আজি 24 জানুৱাৰী ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস। দেশৰ অন্যান্য ঠাইৰ লগতে নগাঁৱতো ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰা হয়। নগাঁও জিলা মহিলা বিভাগ, শিশু বিকাশ বিভাগ নগাঁও, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰা হয়। এই উপলক্ষে আজি নগাঁৱৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত এখনি সভা অনুষ্ঠিত কৰা হয়। বেটি বচাও বেটি পঢ়াও আঁচনিৰ অধীনত অনুষ্ঠিত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসত এখনি মাতৃ কিশোৰী মেলাৰো আয়োজন কৰা হয়। কন্যা সন্তানক যে উচিত শিক্ষা দিব লাগে, খোৱা বোৱাত গুৰুত্ব আৰোপ কৰিব লাগে, সুৰক্ষা প্ৰদান কৰিব লাগে, এই ধৰণৰ বিষয় সামৰি আজিৰ এই সভাখনৰ আহ্বান কৰা হয়। আজি অনুষ্ঠিত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ প্ৰসংগত আমি কিছু কথা জানিব বিচৰাত বৰ্ণালিকা গোস্বামীয়ে এইদৰে কয়।
আজি আমি মহিলা আৰু শিশু বিকাশ বিভাগ নগাঁও আৰু নগাঁও চৰকাৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ উদ্যোগত তো তাতে আমি ইয়াতে বালিকা বিদ্যালয়তে আমি এখন মাতৃ কিশোৰী মেলা প্ৰস্তুতি কৰিছোঁ, য'ত আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ যেনেকৈ হেল্থ হওক, হোম ডিপাৰ্টমেণ্ট আৰু ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিট, তাৰপিছত আপোনাৰ আছাম স্কিল ডেভেলপমেণ্টৰ ৰুট চিটি স্কিল ডেভেলপমেণ্টৰ ৰিলেটেড যিখিনি অৰ্গেনাইজেশ্যন আছে, তাৰপিছত আমাৰ যোনখিনি অৰ্গেনাইজেশ্যন চাইল্ড ৰাইটছৰ লগত উইমেন ৰাইটছৰ লগত কাম কৰি আছে, জড়িত হৈ আছে, তো তেওঁলোকৰ এখন প্ৰদৰ্শনী হ'ব সেই মেলাখনত। আমাৰ যিখিনি সুৰক্ষা আৰু কন্যা সুৰক্ষাৰ কাৰণে বা কন্যাৰ ভৱিষ্যতৰ কাৰণে উদগতিৰ কাৰণে যিখিনি আমাৰ আঁচনি আছে সেইখিনি আঁচনি তেওঁলোকে প্ৰদৰ্শন কৰিব। সেইটো আমাৰ উদ্দেশ্য যাতে গোটেই আমি যোনখিনি আহিব আমাৰ দৰ্শক ছোৱালী হওক মহিলা হওক, আমি যাক মতা হৈছে বিভিন্ন স্কুলৰ পৰা, তো তেওঁলোকে যাতে স্কিমছখিনি দেখা পাওক, আঁচনিখিনি দেখা পায় আৰু তেওঁলোকে লাভ ল'ব পাৰে। তেওঁলোকৰ কাৰণে বিভিন্ন আছে বহুত আঁচনি, কিন্তু বহুতে আমি গম নাপাওঁ, সেই যাতে গম পায় সেই এৱেৰনেছটোৰ কাৰণে আমি আজি মেলাখন পাতিছোঁ। আৰু আমি সৰুকৈ এটা সাংস্কৃতিক অনুষ্ঠানো ৰাখিছোঁ আৰু এখন এৱেৰনেছ মিটিং ৰাখিছোঁ, য'ত আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ পৰা ডক্টৰ আহিব আৰু
বুজাব
হয় প্ৰটেকশ্যনৰ, ডিষ্ট্ৰিক্ট প্ৰটেকশ্যন চাইল্ড প্ৰটেকশ্যন ইউনিটৰ ওপৰত আহিব,
মেনষ্ট্ৰুৱেল
ডক্টৰ হেল্থৰ পৰা আমি মেনষ্ট্ৰুৱেল হাইজিনটো বেছি ফ'কাচ কৰিছোঁ, ঋতুস্ৰাৱ মাহেকীয়া ঋতুস্ৰাৱৰ ওপৰত, কাৰণ তেতিয়া বহুত ধৰণৰ কন্যা সন্তানটি বহুত অসুবিধাৰ সন্মুখীন হয়, বহুত ধৰণৰ আমাৰ মিথছ আছে যে এইটো কৰিব নাপায় কৰিব পায়, তো সেইখিনি আমি ট্ৰাই কৰিম ক্লিয়াৰ কৰিবলৈ যে কি কি কৰিব লাগে, কি কি হয়, কি কি খাব লাগে, হেল্থ এণ্ড নিউট্ৰিশ্যন টু এডাল্টছ এণ্ড গাৰ্লছৰ, যিহেতু তেওঁলোক ভৱিষ্যতে তেওঁলোকে মাতৃ হ'বগৈ, মানে যিহেতু তেওঁলোকৰ ওপৰত মাতৃ স্বাস্থ্য যতন ল'ব লাগিব, আমাৰ এটা লাইফ চাইকেল এপ্ৰ'চ হয়, সৰুৰে পৰা যদি আমি ছোৱালী সন্তানটো ভালকৈ ডাঙৰ নকৰোঁ তেতিয়াহ'লে পিছত গৈ তেওঁলোকে বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়, সেইখিনিয়ে আমি ভাবি পেলাই আমি সেইখিনি আজি আয়োজন কৰা হৈছে আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসত। হয় হয়, জিলা ভিত্তিত কৰিছোঁ, জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ আণ্ডাৰত যিখিনি আমাৰ ICDS প্ৰজেক্ট আছে, 14টা ICDS প্ৰজেক্ট আছে, 14টা প্ৰজেক্টতে আজি অনুষ্ঠিত হ'ব, আমাৰ গাঁও পঞ্চায়ত লেভেলত হ'ব, শপত গ্ৰহণ কৰিব যাতে কন্যা সন্তানটিক তেওঁলোকে মানে ভালকৈ ডাঙৰ দীঘল কৰে, ল'ৰা সন্তানৰ লগত সমানতা সমান ব্যৱহাৰ কৰে, সেইখিনি উদ্দেশ্য ৰাখি পেলাই চব জেগাতে আমাৰ আজি গাঁও পঞ্চায়ত লেভেলত ICDS প্ৰজেক্টৰ আণ্ডাৰত পতা হৈছে আৰু আজি জিলা হেডকোৱাৰ্টাৰত আমি ইয়াতে পাতিছোঁ।
ধন্যবাদ বাইদেউ, নমস্কাৰ।
নমস্কাৰ। জিলা সমাজ কল্যাণ বিষয়ে আমাৰ পোষণ অভিযানৰ অন্তৰ্গত আজি ৰাষ্ট্ৰীয় কন্যা শিশু উদযাপন আমি কৰিছোঁ ইয়াতে গভৰ্ণমেণ্ট গাৰ্লছত। ইয়াতে আমি ইয়াৰ লগতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী আমাৰ ইয়াতে আমি বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ, তাৰ ভিতৰত আমাৰ সমাজ কল্যাণত চলি থকা বৰ্তমান পোষণ অভিযানৰ অন্তৰ্গত কিছুমান মানে লাগতিয়াল বস্তু আমি সকলো ৰাইজক জনাবলৈ আমি বিভিন্ন মানে ব্যৱস্থা হাতত লৈছোঁ। তাৰ ভিতৰত আমি পোষণৰ লগত সংগতি ৰাখি আমি কিশোৰীসকলৰ স্বাস্থ্য আৰু আপোনাৰ শিশুসকলক কেনেধৰণৰ খাদ্য আমি খুৱাব লাগে আৰু আমাৰ স্বাস্থ্য সম্পৰ্কীয় আমি কেনেধৰণৰ লগত সংগতি ৰাখিও আমি কেনে চিতা লোৱা, উজ শিশুৰ নিয়মিত সময়ত ওজন লোৱা, আমি সেইবোৰো আমি যিটো ষ্টল বনাইছে তাতে আমাৰ সমাজ কল্যাণৰ মানে বিভাগৰ পৰা যিখিনি কাৰ্যসূচী হাতত লৈছে সেইখিনি বস্তু আমি তাতে মানে দেখাবলৈ চেষ্টা কৰিছোঁ যে কি স্বাস্থ্য সম্পৰ্কীয় বস্তুবিলাক আমি ৰাইজৰ মাজত কেনেকৈ সচেতনতা আনিব পাৰোঁ, কি কি খাদ্য এগৰাকী গৰ্ভৱতী মহিলাই খাব লাগে আৰু
আপোনাৰ সন্তানে খাব লাগে,
কিশোৰীয়ে হওক বা মানে কিশোৰী আৰু কন্যা সন্তানে খাব লাগে, বা মানে স্বাস্থ্য গৰ্ভাৱস্থাত এগৰাকী মহিলাৰ কেনেধৰণৰ স্বাস্থ্য ল'ব লাগে, চিতা ল'ব লাগে, বা আমি
থাকিব লাগে,
চাফ চিকুণতাৰ ওপৰত আমি গোটেই বস্তুখিনি আমি আমাৰ ষ্টলত ধুনীয়াকৈ আমি সমাজ কল্যাণৰ পোষণ অভিযানৰ ফালৰ পৰা আমি সেইখিনি দেখুৱাবলৈ ৰাইজক অৱগত কৰিছোঁ। ধন্যবাদ।
এই ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ সভাতেই লগ পোৱা সমাজ কল্যাণ বিভাগৰ সহকাৰী আয়ুক্তগৰাকীয়ে আমাক এইদৰে কয়।
নাম ফিলিছ ৰাংচৰ, মই ADC নগাঁও, মই এতিয়া ছ'চিয়েল ৱেলফেয়াৰ বিষয়টো চাই আছোঁ।
হয়, আপুনি আজি কন্যা সন্তান দিৱসত কি ক'ব ৰাইজক?
এতিয়া ৰাইজক আমাৰ নেশ্যনেল গাৰ্ল চাইল্ড ডে যিহেতু এতিয়া নেশ্যনেলি পতা হৈছে, এণ্ড ইটছ একচুৱেলি দিছ পাৰ্টিকুলাৰ ডে টু এডভকেট লৈছে টু এডভকেট ফৰ ইকুৱেল অপৰচুনিটিজ, এস্পেচিয়েলি আমাৰ গাৰ্ল চাইল্ডৰ কাৰণে, নট অনলি ইন ৰেচপেক্ট অফ এডুকেশ্যন, মানে সেইটো ওপৰত মানে ৰাইটছ, বেলেগ বেলেগ ৰাইটছ ধৰণৰ আছে ন চাইল্ডৰ, এণ্ড অলছ' এতিয়া সেইটো দিনত আমি বিচাৰিছোঁ এড্ৰেছ কৰিবৰ কাৰণে ইছ্যুজ লাইক চাইল্ড মেৰেজ, তাৰপাছত আছে ডিস্ক্ৰিমিনেশ্যন, ভাইলেঞ্চ স্পেচিফিক, মানে জেণ্ডাৰ স্পেচিফিক ভাইলেঞ্চ, সেইটো ওপৰত
যাতে মহিলাসকল পতাইত নহয়, শোষিত নহয়, কন্যা সন্তানে যাতে উচিত শিক্ষা পাব পাৰে, সেইটোৰ ওপৰতে আপোনালোকে সজাগতা সভা
সভাত সেইটো হয়। বাট সেইটো আমি অলছো ভাবিম যে চ' দেট ইভেন দ্য গাৰ্ল চাইল্ড অলছো শ্বুড বি অৱেৰ যে দে হেভ ৰাইট, শিকা ল'ব লাগে,
পঢ়িব লাগে। আজি অনুষ্ঠিত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ প্ৰসংগত এয়া কুইন বৰা।
নমস্কাৰ, মোৰ নাম কুইন বৰা, মই সমাজ কল্যাণ বিভাগত বৰ্তমান কাম কৰি আছোঁ জিলা সমন্বয়ক হিচাপে। এতিয়া আজি একচুৱেলি এটা বিশেষ দিন, সকলো শিশুৰ কাৰণে এটি গুৰুত্বপূৰ্ণ দিন, কিয়নো ল'ৰাই হওক বা ছোৱালীয়েই হওক, প্ৰত্যেকটো শিশুকেই আমি সমান অধিকাৰ আৰু সমান মৰম স্নেহ যাচিব লাগে, কিন্তু বহুতো ৰাজ্যত এতিয়াও সেইটো হৈ উঠা নাই। সেইকাৰণে এই বিশেষভাৱে যিখিনি শিশু অৱহেলিত হৈ আহিছে, সেই অৱহেলিত হোৱা মনোভাৱটো যাতে আজিৰ এই সুস্থ সমাজখনৰ নাগৰিকসকলৰ মনৰ পৰা আমি দূৰ কৰিব পাৰোঁ, সেই উদ্দেশ্যেই আমি লিংগ বৈষম্যমূলক নেতিবাচক যি চিন্তাধাৰা আমাৰ মানুহৰ মাজত বৈ আছে, সেইখিনি নাইকিয়া কৰিবৰ কাৰণে আচলতে আজিৰ দিনটো আমি বিশেষভাৱে পালন কৰিব লৈছোঁ। আৰু সেই হিচাপে আমি বহুতকেইটা আমি অনুষ্ঠান আজি অনুষ্ঠিত কৰিম কন্যা শিশুসকলৰ উদ্দেশ্যে, কিয়নো আমি অতীজৰ পৰা একচুৱেলি আমি দেখিয়ে আহিছোঁ সকলো মহিলাই কন্যা শিশুটি যেতিয়া ডাঙৰ হৈ স্বাস্থ্য আৰু শিক্ষা আৰু সুৰক্ষাৰ ক্ষেত্ৰত বহুতো বাধা বিঘিনি নেওচিব লাগে, বহুতো তেওঁলোকে ঘৰখনতেই হওক বা সমাজতেই হওক বহুতো অৱহেলিত হৈ আহে আৰু তেওঁলোকক সমভাৱে নাচায়। এজন ল'ৰাৰ লগত এজন যেতিয়া এজন পুত্ৰ সন্তানৰ লগত সমভাৱে নাচাব, তেতিয়া আমাৰ সমাজখন কেতিয়াও আগবাঢ়ি যাব নোৱাৰিব। সেই ক্ষেত্ৰত আমি তেওঁলোকক বহুত ল'ৰাৰ সৈতে সমানে গুৰুত্ব দি আহিব লাগিব, এগৰাকী কন্যা দেশৰ ভৱিষ্যত, আৰু তেওঁলোককো আমি সমানে আগবঢ়াই নিব লাগিব, আৰু তেওঁ যিহেতু পাছত বিশেষ এগৰাকী প্ৰকৃত নাৰী হিচাপে তেওঁ সমাজ এখনক নেতৃত্ব দিব লাগিব, পৰিয়াল এটাক নেতৃত্ব দিব লাগিব, আৰু তেওঁ গাঁওখনক তেহে আগবঢ়াই নিব পাৰিব। ধন্যবাদ।
আজিৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি মেলাৰো আয়োজন কৰে।
মোৰ নামটো ৰেখাৰাণী দাস।
হয়, আমি দেখিলোঁ আপুনি পিঠা পনা আনিছে, মেটেকাৰ সামগ্ৰী আনিছে শ্ৰোতাসকলৰ কাৰণে।
মানে কি, আপোনাৰ বিহু হৈ পেলাই আহিছোঁ, ইয়াত নেচাৰেল কালচাৰৰ হেৰি হৈছে, সেইটো কাৰণে আমি অলপ দেখাব আহিছোঁ বস্তুখিনি।
কি কি আনিছে আপোনালোকে?
আমি আনিছোঁ আপোনাৰ কলা বৰা চাউলৰ হেৰি তিলৰ পিঠা, নাৰিকলৰ লাডু, মিঠৈ লাডু, কৰাইগুড়ি, মালভোগ চিৰা, কলাখাৰ, আকৌ আপোনাৰ বাঁহৰ গাজৰ আচাৰ,
আৰু মেটেকাও দেখিলোঁ।
হয়, মেটেকাৰ বেগ আছে, আকৌ আপোনাৰ কাৰ্বি হেৰি বেগ আছে, বিভিন্ন ধৰণৰ সামগ্ৰী আছে।
আপোনালোকে গোটৰ পৰা আনিছে?
হয়,
গোটৰ পৰা আনি পেলাই আজি এই কন্যা সন্তান দিৱসত আপুনি প্ৰদৰ্শন কৰিছে। ধন্যবাদ, ধন্যবাদ। এই মেলাতে আমি লগ পাইছিলোঁ নগাঁৱৰ গ্ৰাম্য উন্নয়ন আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ দেৱজিৎ শৰ্মাক।
হয়, নমস্কাৰ, মোৰ নাম শ্ৰী দেৱজিৎ শৰ্মা, মই ৰুটছেট ইনষ্টিটিউটৰ ছিনিয়ৰ ফেকাল্টি। তো আজি আমি এই ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষে আজি যি অনুষ্ঠান হৈছে তাতে আমি এখন ষ্টল দিছোঁ। ষ্টল দিয়াৰ উদ্দেশ্য এইটোৱে যে আমাৰ উচ্চেত ইনষ্টিটিউটত বিভিন্ন মহিলা বা কন্যাসকলৰ কাৰণে বিভিন্ন কাৰ্যসূচী থাকে, তো সেই কাৰ্যসূচীসমূহৰ প্ৰচাৰৰ কাৰণে আচলতে আমাৰ যাতে মহিলা বা কন্যাসকলে ইয়াৰ সুবিধাসমূহ ল'ব পাৰে, সেইকাৰণে আমি আজি ইয়াতে এখন ষ্টল দিছোঁ যাতে আমি তেওঁলোকক সজাগ কৰিব পাৰোঁ যে আমাৰ তাতে কেনেকুৱা ধৰণৰ প্ৰগ্ৰেমবোৰ হয় আৰু যিসকল তাৰ কাৰণে মানে সেনেকুৱা প্ৰগ্ৰেমবোৰ কৰিবলৈ ইচ্ছুকে তেখেতসকলে যাতে আমাৰ লগত যোগাযোগ কৰি সেই ট্ৰেইনিংসমূহ কৰি ভৱিষ্যতে স্বাৱলম্বী হ'বলৈ সক্ষম হয়। তো সেইকাৰণে আজি আমি ইয়াতে এইখন ষ্টল দিছোঁ।
আজিৰ এই অনুষ্ঠানতে কণ কণ ছাত্ৰীসকলে এটি সুন্দৰ নৃত্যৰে সকলোকে আপ্লুত কৰে। কন্যা সন্তান সুরক্ষার বিষয়ের এখনি নাটকও আজি এই অনুষ্ঠানতে প্রদর্শন করা
হয়।
ৰহা দীঘলেতি অঞ্চলতো আজি বিস্তৃতভাৱে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰা হয়। এই প্ৰসংগত ফোন লাইনত আমাক এইদৰে কয়।
মোৰ নামটো ৰশ্মিৰেখা শইকীয়া, মুখ্য সেৱিকা ৰহা সংহত শিশু উন্নয়ন প্ৰকল্প। মোৰ অনুষ্ঠানটো পাতিলোঁ মই দীঘলীয়াতি চক্ৰত। মোৰ দীঘলীয়াতি চাৰ্কুলৰ অন্তৰ্গত 22টা কেন্দ্ৰ আছে। প্ৰত্যেকটো কেন্দ্ৰই নিজাববীয়াকৈ পাতিলে, মই সকলোতে উপস্থিত থাকিব নোৱাৰিলোঁ। দুই তিনিটা কেন্দ্ৰত মই উপস্থিত থাকি মই মোৰ যিখিনি কাৰ্যসূচী তেওঁলোকক নিৰ্ধাৰণ কৰি দিলোঁ, সেইমতে তেওঁলোকে পাতিছে আৰু ৰাইজৰ আমি মানে বিপুল সঁহাৰি পাইছোঁ। আৰু অভিভাৱকৰ কন্যা সন্তানৰ মাতৃৰ লগতে পিতৃসকলো আহিছে, আহি তেওঁলোকক আমি তেওঁলোকৰ গুৰুত্বৰ বিষয়ে বুজালো। কন্যা শিশুৰ ওপৰত আমি অংগনবাদী কেন্দ্ৰসমূহত বিভিন্ন ধৰণৰ কাৰ্যসূচী ললোঁ। বিশেষকৈ আমাৰ যিখিনি অংগনবাদী এলেকাৰ মানে কিশোৰী আৰু কন্যা, তেওঁলোকৰ অভিভাৱকক মাতি যে তেওঁলোকক আমি এটা সমাজত মানে যাতে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সৰু পাই তেওঁলোকক আমি গঢ় দিব লাগিব, লগতে পুৰুষৰ লগত সমানে খোজ মিলাব পৰা যি যি আমি তেওঁলোকক মানে উঠা উদগনিমূলক আমি তেওঁলোকক শিকাব লাগিব। আৰু লগতে যে কন্যা সন্তানৰ শিক্ষা সুনিশ্চিত কৰিব লাগিব, যাতে সকলোৱে আমাৰ শিক্ষা গ্ৰহণ কৰিব লাগিব, সকলোৱে ভৱিষ্যতৰ নাগৰিক হ'ব লাগিব। আৰু সমাজখনক গুৰি ধৰোঁতাত আমাৰ 100% অৰিহণা আমাৰ কন্যা সন্তানে যোগাব লাগিব। লগতে তেওঁলোকৰ মাজত আমাৰ কেন্দ্ৰসমূহত যিখিনি আমাৰ 0-6 ষ্টুডেণ্ট, লগতে আমাৰ যিখিনি হিতাধিকাৰী আছে কিশোৰী, তেওঁলোককো আমি মাতি আনি বিভিন্ন প্ৰতিযোগিতা আমি পাতিলোঁ আৰু তাৰ মাজত তেওঁলোকক আমি নিচুকনি কমকৈ হ'লেও আমি এটা তেওঁলোকক উপহাৰ দিলোঁ আৰু লগতে তেওঁলোকক আমি লঘু আহাৰো প্ৰদান কৰিলোঁ। আৰু এনেকুৱা ধৰণে আমি আজি আমাৰ অনুষ্ঠানখিনি আজি পাতিলোঁ আমি।
আৰু তাতে গীত মাতৰ সংযোগো কৰিছিল নেকি?
গীত হয় হয়, তাতে আমি খেল ধেমালি কৰিলোঁ। কোনোবাই কবিতা আবৃত্তি কৰিলে, কোনোবাই নৃত্য প্ৰদৰ্শন কৰিলে, আৰু কোনোবাই ছবি আঁকি দেখুৱালে। আৰু লগতে তেওঁলোকৰ আমাৰ বিশেষকৈ কন্যা সন্তানৰ মাজত যিটো আমাৰ এনিমিয়াটো মানে বহুত ভোগে, আমি সেই এনিমিয়াটো কেনেধৰণে দূৰ কৰিব পাৰো আৰু কি ধৰণৰ খাদ্য খালে তেওঁলোকৰ এনিমিয়াৰ পৰা তেওঁলোক আঁতৰি থাকিব অথবা সুস্থ হবলৈ থাকিব, সেই বিষয়েও আমি আলোচনা কৰো।
বাল্য বিবাহৰ কথাও কৈছে চাগে,
বাল্য বিবাহ, ড্ৰাগছ, গোটেইখিনি আমি বিষয় সামৰি লৈছো।
আৰু যাতে আমাৰ কন্যাসকল প্ৰতাৰিত নহয়, ফুচুলাই নিব নোৱাৰে, এনেকুৱা কথাও
থাকে, সৰবৰাহটো আমি বন্ধ কৰিব লাগিব, সেই বিষয়ে কলো। আৰু কাৰো পৰচনাত পৰি মানে কোনো বাহিৰত গলে আমি ডবল পইচা পাম এনেকুৱা ধৰণৰ যাতে মনোভাৱ মানে অভিভাৱকৰ মাজত নাহে, সেই বিষয়ে আমি মুকলিকে অভিভাৱকসকলৰ মাজত আলোচনা কৰো।
হয়, আৰু এই ক্ষেত্ৰত আপোনালোকে অধিবক্তা বা আৰক্ষী বিষয়াৰ সহায় লৈছে নে অকল নিজাকে তেনেকে অনুষ্ঠান কৰিলে?
আমাৰ দুটা এটা চেণ্টাৰত আহিছিলে, অধিবক্তা নহয় মানে তেনেকে আইনৰ ফালৰ পৰাও আহিছিলে বাৰু,
হয়,
কিন্তু আমি বিশেষকে মানে নিজৰ মাজত বা ৰাইজৰ মাজতে আমি বেছিকে এই প্ৰগ্ৰেমটো আজি অনুষ্ঠিত কৰিলো।
হয় হয়, বহুত অন্যান্য কথাও থাকে নহয় জানো, আৰ্থিকৰ কথাও থাকে, গতিকে আৰু হয় হয় বাইদেউ ভাল লাগিলে আপোনালোকৰ অনুষ্ঠানৰ কথা আজি আমাৰ আকাশবাণীৰ শ্ৰোতাসকলেও গম পাব ৰাতি 8 বজাত নহয় জানো,
হয়
ভাল লাগিলে। আৰু আপুনি ৰাইজক শেষত আজিৰ দিনটোত মাতৃসকলক কি কব?
মাতৃসকলক এইটোৱে ভাবো যে তেওঁলোকে লৰা ছোৱালী কোনো ভেদভাৱ কৰিব নালাগে, দুইজনকে সমান সমান অধিকাৰ দি আমি যাতে আগবঢ়াই নিব পাৰো আৰু সমাজখন আমি আমাৰ সমাজখন যাতে আমি সৰুগত ৰাখিব পাৰো সেই চিন্তাৰে আমি আজি মই ভাবো আজি মোৰ এই মানে ৰাইজলৈ হেৰি বনালো, শুভবাৰ্তা জনালো আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষে।
হয়, আনহাতে পাথৰি অংগনবাড়ী কেন্দ্ৰটো আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস আয়োজন কৰা হয়।
মোৰ নাম মিনতি শইকীয়া বৰা আৰু মই অংগনবাড়ী মাছপাৰী শংকৰদেৱ বিদ্যালয়ত অংগনবাড়ী কৰ্মী হিচাপে কৰ্মৰত আছো, এইখিনিয়ে মোৰ পৰিচয়। আমি আজি কন্যা দিৱসৰ ওপৰত পাথৰি অঞ্চলৰ সকলো মহিলা গোট খুৱাই পেলাই একত্ৰিতকৰণ কৰি পেলাই গোটেইখিনি আমাৰ অংগনবাদী কৰ্মী যিমান আছে সকলো হেৰি হলো বেটী বচাওক আৰু বেটী পঢ়াওকৰ ওপৰত বিভিন্ন ধৰণৰ আমি কেনেধৰণে বেটীৰ ওপৰত হেৰি কৰিব লাগে সেইখিনি গোটেইখিনি মহিলাসকলক সজাগত কৰিলো। এনেকুৱা যে আপোনালোকে ছোৱালী মানুহক ইমানেই হেৰি কৰিব লাগে, প্ৰাধান্য দিব লাগে। আগতে আমাৰ মাসকলে ল'ৰাকে খাবলৈ দিয়ে, ছোৱালীক খাবলৈ নিদিয়ে, সেইকাৰণে কাৰণ যিহেতুকো সন্তান এগৰাকী মহিলাই আজি যদি তেওঁ কিশোৰী কাইলৈ তেওঁ মাতৃত্ব, তেওঁ যদি স্বাস্থ্য সুস্বাস্থ্য ভাল নহয় বা পঢ়া শুনাত যদি মাক দেউতাকে তাইক কোনো গুৰুত্ব নিদিয়ে, তেওঁ এগৰাকী ভাল নাগৰিক আৰু সুনাগৰিক বা শিক্ষিত ছোৱালী বা মহিলা হ'ব নোৱাৰে। আজি তেওঁ শিশু কাইলৈ দেশৰ ধৰণী, তেওঁ সকলোখিনি। সেইকাৰণে আমি মহিলাসকলক সজাগ কৰি দিছো যে ছোৱালী পঢ়াৰ ওপৰত গুৰুত্ব দিব লাগে আৰু ছোৱালী ছোৱালী খোৱা বোৱা সকলো ক্ষেত্ৰতে স্বাস্থ্য পাতি আদিৰ কাৰণে গোটেইখিনি গুৰুত্ব দিব লাগে। আৰু কিশোৰী হৈ থাকোঁতে তেওঁলোকে যিখিনি সুবিধা পাব লাগে সেই গোটেই সুবিধাখিনি মাক দেউতাকক দিবলৈ বুলি আমি গোটেইখিনি কৈছো যাতে ছোৱালী কোনো ক্ষেত্ৰত পিছ পৰিব নোৱাৰে। আজিকালি ছোৱালী বহুত অগ্ৰগতি কৰিছে, দেশৰ প্ৰধানমন্ত্ৰীও হৈছে, সেইকাৰণে আমাৰ ছোৱালীসকলক বহুত মানে প্ৰাধান্য দি ল'ৰা যিমান প্ৰাধান্য ছোৱালীকো একেটা প্ৰাধান্যই দি গোটেইখিনি গুৰুত্ব দিব লাগে যাতে ছোৱালীয়ে আৰু কিশোৰী অৱস্থা ছোৱালী খোৱা বোৱাত দেউতাকে মাক দেউতাকে গুৰুত্ব দিলে।
আজি কি কি পাতিলে তাত, কি কেনেকে ধৰণে সভাখন পাতিলে?
আমি মানে গোটেই মহিলাখিনিক গোট খুৱাই পেলাই এফালৰ পৰা কেনেধৰণে কি কৰিব লাগে গোটেইখিনি প্ৰচেষ্টন কৰিলো বেটী বচাওক বেটী হেৰিয়াৰ ওপৰত। তাৰপিছতে আমি মহিলাখিনিক মানে চাৰিওফালে ঘূৰাই লৈ পেলাই এই বিষয়ে মানে তেওঁলোকক সজাগত কৰিলো যাতে
বাল্য বিবাহৰ ওপৰতো কোৱা হৈছিল নেকি?
অ, লগতে বাল্য বিবাহৰ ওপৰতো কৈছো যে ছোৱালী বাল্য বিবাহৰ ওপৰত কিয় কৈছো ছোৱালী আজিকে 18 বছৰ বা 21 বছৰৰ ওপৰতহে বিয়া দিব, আজিকালিতো ধাৰণাটো 21 বছৰে কৰিছে। কিয় মানে ছোৱালী যদি কম বয়সতে বিয়া হয় বা তেতিয়া তেওঁ যদি মাতৃত্ব লাভ কৰে তেওঁ সুস্বাস্থ্যটো ভাল নহয় বা এনিমিয়াত ভুগিব পাৰে, এনিমিয়াত ভুগিলে তেওঁ মৃত্যুমুখতো পৰিব পাৰে। সেইকাৰণে কৈছো যে সোনকালে ছোৱালী বিয়া দিব নালাগে, উপযুক্ত বয়সত পঢ়া শুনা কৰি পেলাই ছোৱালীক বিয়া দিব লাগে, তেতিয়া তেওঁ কেতিয়াও মানে সুসন্তান জন্ম দিব পাৰে, সেই সুসন্তানে তেওঁ ভৱিষ্যত ল'ৰা ছোৱালী আকৌ ভৱিষ্যত দেশৰ ধৰণী হ'ব পাৰে।
শিশুসকলকো চাগে ভালকে যে খোৱা বোৱা কৰিব
লাগে, খোৱা বোৱা যত্ন কৰিব লাগে, কাৰণ সৰুৰে পৰা যত্ন ল'লে শিশু ছোৱালীয়ে হওক বা ল'ৰাই হওক তথাপিও আমি ল'ৰাৰ ওপৰত জানোৱেই মাক দেউতাকে ল'ৰাটো মৰম চেনেহ কৰেই বা অন্যও কৰে, কিন্তু ছোৱালীকে আমাৰ মানে কোনো ঘৰৰ হেৰি নহয় বুলি ভাবে, পেলনীয়া বস্তু নিচিনা বুলি ভাবে। সেইকাৰণে আজিকালি মাক বাপেকে বহুত জনা হৈছে।
ইমান পৰে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষে যোগত কৰা অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠান ইমানতে সামৰিছো, নমস্কাৰ।